প্রথম যোহন অধ্যায় তিনি।
চোৱা, আমি যেন ঈশ্বৰৰ সন্তান বুলি বিখ্যাত হওঁ, ইয়াতে পিতৃয়ে আমাক কেনে প্ৰকাৰ প্ৰেমদান কৰিলে, আৰু আমি সন্তান হৈও এইকাৰণে জগতে আমাক নাজানে, কাৰণ তেওঁক নাজানিলে। হে প্ৰিয়বিলাক, এতিয়া আমি ঈশ্বৰৰ সন্তান আছোঁ, কিন্তু পাছত কি হ'ম সেই এতিয়ালৈকে প্ৰকাশিত হোৱা নাই। তেওঁ প্ৰকাশিত হ'লে আমি তেওঁৰ নিচিনা হ'ম, ইয়াকে জানো। কিন্তু তেওঁ যেনেকুৱা আছে তেওঁক তেনেকুৱাই দেখি, আৰু তেওঁৰ ওপৰত যিকোনোৰ সেই আশা আছে, তেওঁ যেন সুচী, তেওঁ তেনেকৈয়ে নিজকে সুচী কৰে। যিকোনোৱে পাপ আচৰণ কৰে তেওঁ বিধান লংঘন কৰে, আৰু পাপেই বিধান লংঘন। আৰু তোমালোকে জানা যে পাপ দূৰ কৰিবলৈ তেওঁ প্ৰকাশিত হ'ল, আৰু তেওঁত কোনো পাপ নাই। যিকোনো তেওঁত থাকে তেওঁ পাপ নকৰে। যিকোনোৱে পাপ কৰে তেওঁক দেখা নাই আৰু জনাও নাই। হে বোপাহঁত, তোমালোকক ভুলাবলৈ কাকো নিদিবা। যিকোনোৱে ধৰ্ম আচৰণ কৰে তেওঁ যেনে ধাৰ্মিক, তেওঁ তেনে ধাৰ্মিক হয়। যিকোনোৱে পাপ আচৰণ কৰে তেওঁ চৈতানৰ, কিয়নো চৈতানে আদিৰে পৰা পাপ কৰি আছে। চৈতানৰ কৰ্ম লুপ্ত কৰিবৰ কাৰণে ঈশ্বৰৰ পুত্ৰ প্ৰকাশিত হয়। যিকোনো ঈশ্বৰৰ পৰা জন্ম পোৱা হয় তেওঁ পাপ আচৰণ নকৰে, কাৰণ ঈশ্বৰৰ বীজ তেওঁৰ অন্তৰত থাকে, আৰু তেওঁ পাপ কৰিব নোৱাৰে, কাৰণ ঈশ্বৰৰ পৰা তেওঁৰ জন্ম। ইয়াতে ঈশ্বৰৰ সন্তানবিলাক আৰু চৈতানৰ সন্তানবিলাক প্ৰকাশিত হয়। যিকোনোৱে ধৰ্ম আচৰণ নকৰে তেওঁ ঈশ্বৰৰ নহয়, আৰু যিজনে নিজ ভায়েকক প্ৰেম নকৰে তেওঁ নহয়। কিয়নো আমি যেন পৰস্পৰে প্ৰেম কৰোঁ, তোমালোকে আদিৰে পৰা শুনা বাৰ্তা এই, কইনে যেনেকৈ পাপ আত্মাৰ পৰা হৈ নিজ ভায়েকক বধ কৰিলে, তেনে হোৱা আমাৰ অনুচিত। পাছে তেওঁ কি কাৰণে তেওঁক বধ কৰিলে? কাৰণ তেওঁ নিজৰ কৰ্ম মন্দ, কিন্তু ভায়েকৰ কৰ্ম ধৰ্মময় আছিল। হে ভাইবিলাক, জগতে যদি তোমালোকক ঘীণ কৰে তেন্তে তাত বিস্ময় নামানিবা। আমি ভাইবিলাকক প্ৰেম কৰাৰ কাৰণে মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ'লো, ইয়াকে জানো। যিকোনোৱে প্ৰেম নকৰে তেওঁ মৃত্যুত থাকে। যিকোনোৱে নিজ ভাইক ঘীণ কৰে তেওঁ নৰবোধি, আৰু কোনো নৰবোধিৰ অন্তৰত অনন্ত জীৱন নাথাকে, ইয়াক তোমালোকে জানা। তেওঁ আমাৰ কাৰণে নিজৰ প্ৰাণ দিয়াতেই আমি প্ৰেমৰ তত্ত্ব জানিবলৈ পালোঁ, আৰু আমিও ভাইবিলাকৰ কাৰণে নিজ নিজ প্ৰাণ দিয়া উচিত। যিজনৰ সাংসাৰিক জীৱিকাৰ উপায় আছে, তেওঁ নিজ ভাইৰ অভাৱ দেখি যদি তেওঁৰ পৰা নিজ স্নেহ আটক কৰে, তেন্তে ঈশ্বৰৰ প্ৰেম কেনেকৈ তেওঁৰ অন্তৰত থাকে? হে বোপাহঁত, আহা, আমি কেৱল বাক্যৰে বা জীৱাৰে নহয় কৰ্ম আৰু সত্যৰে প্ৰেম কৰোঁ হওঁ। ইয়াৰ দ্বাৰাই আমি জানিম যে আমি সত্যৰ পৰা হওঁ, আৰু যিকোনো কথাত আমাৰ হৃদয়ে আমাক দুখী কৰে, সেই কথাত আমি তেওঁৰ সাক্ষাতে নিজ নিজ হৃদয় আশ্বাসযুক্ত কৰোঁ, কিয়নো ঈশ্বৰ আমাৰ হৃদয়তকৈও মহান, আৰু তেওঁ সকলোকে জানে। হে প্ৰিয়বিলাক, আমাৰ হৃদয়ে যদি আমাক দোষী নকৰে তেন্তে ঈশ্বৰৰ উদ্দেশ্যে আমাৰ সাহ আছে, আৰু আমি যিহকে যাচনা কৰোঁ তাকেই আমি তেওঁৰ পৰা পাওঁ, কিয়নো আমি তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ, আৰু তেওঁৰ দৃষ্টিত যি যি সন্তোষজনক তাকে কৰোঁ। তেওঁৰ পুত্ৰ যীশুখ্ৰীষ্টৰ নামত আমি যেন বিশ্বাস কৰোঁ, আৰু তেওঁ আমাক দিয়া আজ্ঞাৰ দৰে আমি পৰস্পৰে প্ৰেম কৰোঁ, এই তেওঁৰ আজ্ঞা। আৰু যিজনে তেওঁৰ আজ্ঞাবোৰ পালন কৰে তেওঁত থাকে, আৰু তেওঁত থাকে, আৰু তেওঁ যে আমাক থাকে, ইয়াকে তেওঁ আমাক দিয়া আত্মাৰ দ্বাৰাই আমি জানোঁ।